ভাৰতৰ বাবে এক ঐতিহাসিক ক্ষণ। আমাৰ চন্দ্ৰযানে এতিয়া চন্দ্ৰৰ পৰিক্ৰমা কৰি আছে। ইয়াৰ লগে লগে ভাৰতৰ মহাকাশ বিজ্ঞানত এক নতুন যুগৰ সূচনা হ'ল। চন্দ্ৰযানে এফালে চন্দ্ৰৰ ৰহস্য উদ্ঘাটন কৰিব আৰু আনফালে জনকল্যাণৰ নতুন সম্ভাৱনাৰ সন্ধান কৰিব। আজি প্ৰতিজন ভাৰতীয়ৰ শিৰ গৰ্বত উন্নত হৈছে। আমি ভাৰতীয়ই আমাৰ মহাকাশ বৈজ্ঞানিকসকলক জনাও অভিনন্দন।